Αιγαία, Ακαχπανή. Μπατορή χωτέ, μοζίντερανή ρεκά. Ετεργάκε, πατορή χωμουχούλ. প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে কৈছে যে ভারত আর ইউরোপীয় ইউনিয়নের মুক্ত বাণিজ্য চুক্তি বিশ্বের দুখন বৃহৎ অর্থনীতির মাজের সম্বন্ধের উত্তম উদাহরণ। কাইলৈৰ পৰা সংসদের বাজেট অধিবেশন অনুষ্ঠিত হব। এই অধিবেশন 2 এপ্রিলত সামরণি পড়ব। পূর্বে আজি নতুন দিল্লীত সংসদ ভবন চৌহদত এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। অপারেশন সিন্দুরলৈ চলোৱা ভুয়া প্রচার অগ্রাহ্য করে রাষ্ট্রসংঘর মজিয়াত ভারতে পাকিস্তানক কঠোর ভাষায় সমালোচনা করে। প্রতিরক্ষা গবেষণা আর উন্নয়ন সংস্থা DRDO প্রযুক্তির বিকাশে রাষ্ট্রীয় নিরাপত্তা পরিকাঠামো শক্তিশালী করার বিশেষ ভূমিকা গ্রহণ করেছে। আর মহিলা প্রিমিয়ার লীগ ক্রিকেট প্রতিযোগিতাত আজি বদুদরার BCA স্টেডিয়ামত দিল্লি ক্যাপিটেলস গুজরাট জায়ান্টসের বিরুদ্ধে অবতীর্ণ হব। ভারত আর ইউরোপীয় ইউনিয়নের মুক্ত বাণিজ্য চুক্তিক আদরণি জানাই প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে কৈছে যে এই চুক্তি বিশ্বের দুখন বৃহৎ অর্থনীতির মাজের সম্বন্ধের উত্তম উদাহরণ আর সকল চুক্তির মাতৃ হিসাবে পরিগণিত হয়েছে। কয় যে ভারত ইউরোপীয় ইউনিয়নের মুক্ত বাণিজ্য চুক্তিয়ে ভারত ব্রিটেন বাণিজ্য চুক্তিক প্রভাবিত করব আর নির্মাণের সেবা খণ্ডক সমৃদ্ধ করব। প্রধানমন্ত্রী ভারত শক্তি সপ্তাহ ভার্চুয়ালি উদ্বোধন করে আজি এইদরে কয়। প্রধানমন্ত্রী কয় যে এই সুদূরপ্রসারী চুক্তিয়ে দেশের 140 কোটি জনগণ আর ইউরোপীয় ইউনিয়নের লাখ লাখ লোকের ব্যাপক সা সুবিধা মুক্তি করব। এই দুইটা অঞ্চলে বিশ্বের মুঠ ঘর উৎপাদনের 25% আর বিশ্ব বাণিজ্যের 1/3 প্রতিনিধিত্ব করে বলে উল্লেখ করে শ্রীমোদীয়ে কয় যে অর্থনীতির ঊর্ধলৈ গৈ এই চুক্তিয়ে গণতন্ত্র আর আইনের শাসনের প্রতিশ্রুতিবদ্ধতাক প্রতিফলিত করেছে। কয় যে ভারত বিশ্বের খরতকীয়া বিকাশশীল প্রধান অর্থনীতি আর শক্তি খণ্ডের ব্যাপক সুবিধা থাকা দেশ। ভারত পেট্রোলিয়ামজাত সামগ্রীর রপ্তানির বিশ্বের প্রথম 500 দেশের অন্যতম বলেও প্রধানমন্ত্রী উল্লেখ করে। কয় যে ভারত শক্তি সপ্তাহ ক্রমশ শক্তি খণ্ডের বিশ্বজোড়া আলোচনা আর কর্মর মঞ্চ হয়ে উঠিছে। এই অনুষ্ঠান দেশের শক্তি খণ্ডের প্রসার আর বিশ্বের বৃহৎ বিনিয়োগকারীক আকর্ষণ করার মঞ্চ হয়ে উঠা বলেও প্রকাশ করে। ভারত বর্তমান শোধন ক্ষমতার ক্ষেত্র বিশ্বের দ্বিতীয় স্থানত বলে উল্লেখ করে শ্রীমোদীয়ে কয় যে এই ক্ষেত্রে সোনকালে ভারতে প্রথম স্থান দখল করব। কয় যে দেশত বর্তমান বছরই 260 মিলিয়ন মেট্রিক টন শোধন ক্ষমতা আছে আর এই ক্ষমতা বছরি 300 মিলিয়ন মেট্রিক টনলৈ বৃদ্ধি করার কাম চলি আছে। কাইলৈৰ পৰা সংসদৰ বাজেট অধিবেশন অনুষ্ঠিত হ'ব। এই অধিবেশন 2 এপ্ৰিলত সামৰণি পৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সংসদৰ উভয় সদনক উদ্দেশ্যি দিয়া ভাষণেৰে অধিবেশন আৰম্ভ হ'ব। কাইলৈৰ পৰা 13 ফেব্ৰুৱাৰীলৈকে অধিবেশনৰ প্ৰথম পৰ্যায় আৰু 9 মাৰ্চৰ পৰা 2 এপ্ৰিললৈকে দ্বিতীয় পৰ্যায়ৰ কাম কাজসমূহ চলিব। 1 ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2026-27 বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰিব। সংসদৰ সমাগত বাজেট অধিবেশনৰ পূৰ্বে আজি নতুন দিল্লীর সংসদ ভবন চৌহদত এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কেন্দ্রীয় প্রতিরক্ষা মন্ত্রী রাজনাথ সিংয়ে অধ্যক্ষতা করে। রাজ্যসভাত কেন্দ্রীয় মন্ত্রী জেপি নাড্ডা, সংসদীয় পরিক্রমা মন্ত্রী কিরণ রিজিজু, সংসদীয় পরিক্রমা রাজ্যমন্ত্রী অর্জুন রাম মেঘৱাল আর ডক্টর এল মুরুগান এই বৈঠকত উপস্থিত থাকে। কংগ্রেসের জয়রাম রমেশ, DMK তিরুশী শিবা, তৃণমূল কংগ্রেসের সাগরিকা ঘোষ, সমাজবাদী দলের সাংসদ রামগোপাল যাদবও এই বৈঠকত উপস্থিত থাকে। সংসদের বাজেট অধিবেশন কাইলৈর পৰা চলিত বর্ষের 2 এপ্রিললৈ অনুষ্ঠিত হব। অপারেশন সিন্দুরক চলোৱা ভুয়া প্রচার অগ্রাহ্য করে রাষ্ট্রসংঘর মজিয়াত ভারতে পাকিস্তানক কঠোর ভাষায় সমালোচনা করে। ভারতের আভ্যন্তরীণ বিষয় বিশেষ জম্মু কাশ্মীর সন্দর্ভত ইসলামাবাদে কোনো মাত মতার অধিকার নাই বলে ভারতে খকিয়া দিয়ে। রাষ্ট্রসংঘর নিরাপত্তা পরিষদত কঠোর ভাষায় পাকিস্তানক সতর্ক করে দি ভারতে কয় যে দেশখনে সন্ত্রাসবাদক রাষ্ট্রীয় নীতির সঁজুলি হিসাবে ব্যবহার করে থাকাটো সহ্য করা নহব। রাষ্ট্রসংঘত ভারতের স্থায়ী প্রতিনিধি পি হরিশে পাকিস্তানের রাষ্ট্রদূত আসিম ইফতিকার আহমেদর বক্তব্যর বিরুদ্ধে তীব্র প্রতিক্রিয়া প্রকাশ করে। নিরাপত্তা পরিষদত আন্তর্জাতিক আইনের শাসন তথা শান্তি, ন্যায় আর বহুপক্ষীয় সিদ্ধান্তর দিক সন্দর্ভত অনুষ্ঠিত মুকলি বিতর্কত অংশগ্রহণ করে পাকিস্তানের রাষ্ট্রদূতগুলি অপারেশন সিন্দুরক বক্তব্য আগবাইছিল। ভাৰতৰ স্থায়ী প্ৰতিনিধি পি হৰিশে কয় যে ভাৰত আৰু ভাৰতৰ বাসিন্দাসকলক অপকাৰ কৰাই হৈছে পাকিস্তানৰ একমাত্ৰ নীতি। তেওঁ কয় যে ভাৰতে নিজৰ সুৰক্ষা আৰু নাগৰিকসকলৰ নিৰাপত্তাৰ বাবে প্ৰয়োজনীয় সকলো কৰিব। শ্ৰীহৰিশে সতৰ্ক কৰি দিয়ে যে নিৰাপত্তা পৰিষদ সন্ত্ৰাসবাদক ন্যায় দিয়া মঞ্চত পৰিণত হ'ব নোৱাৰে। তেওঁ কয় যে ভাৰতে পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী ঘাটিসমূহক লক্ষ্য কৰি লৈ পেহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত চলোৱা অপাৰেচন সিন্দুৰক লৈ পাকিস্তানৰ ৰাষ্ট্ৰদূতজনে ভুৱা তথা আত্মৰক্ষামূলক প্ৰচাৰ কৰি আহিছে। তেওঁ মনত পেলাই দিয়ে যে সাধাৰণ পৰিষদেও এটা বিবৃতিত পেহলগাম আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিছিল, লগতে আৰু এই আক্ৰমণৰ পৰিকল্পনাকাৰী, আক্ৰমণকাৰী, বিত্ত যোগানকাৰী আৰু পৃষ্ঠপোষকসকলক বিচাৰি উলিয়াই ন্যায়ৰ কাঠগড়ালৈ অনাত গুৰুত্ব দিছিল। স্থায়ী প্ৰতিনিধিগৰাকীয়ে দাবী কৰে যে অপাৰেচন সিন্দুৰৰ নিৰ্দিষ্ট লক্ষ্য, উদ্দেশ্য আৰু দায়িত্ব আছিল। এই অভিযানৰ জৰিয়তে কেৱল সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদীৰ ঘাটিসমূহ ধবংস কৰাৰ লক্ষ্য লোৱা হৈছিল বুলি শ্ৰীহৰিশে স্পষ্ট কৰি দিয়ে। হিন্দু জল চুক্তিৰ সন্দৰ্ভত ভাৰতৰ প্ৰতিনিধিগৰাকীয়ে কয় যে বিশ্বাস, বন্ধুত্ব আৰু সদিচ্ছাৰে ভাৰতে 65 বছৰ পূৰ্বে এই চুক্তি কৰিছিল। তেওঁ স্পষ্ট কৰি দিয়ে যে যেতিয়ালৈকে পাকিস্তানে সীমান্ত তথা অন্যান্য সকলো ধৰণৰ সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা বন্ধ নকৰে তেতিয়ালৈকে এই চুক্তি বাতিল হৈ থাকিব বুলি ভাৰতে সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা DRDO প্ৰযুক্তিৰ বিকাশেৰে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিকাঠামো শক্তিশালী কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত DRDOৰ বিজ্ঞানীসকলৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই কথা প্ৰকাশ কৰে। মন্ত্ৰী শ্ৰীসিঙে কয় যে DRDOৰ এৰনটিক্স, মিছাইল আদি ক্ষেত্ৰত থকা 45টা পৰীক্ষাগাৰে দেশৰ প্ৰতিৰক্ষা সামৰ্থৰ ৰাজহাড়ৰূপে কাম কৰি আহিছে। তেওঁ কয় যে আজিৰ গতিশীল পৃথিৱীত প্ৰযুক্তিয়ে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। পশ্চিমবংগৰ দক্ষিণ 24 পৰগনা জিলাৰ নাজিৰাবাদৰ এটা গুদামঘৰত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত নিহতৰ সংখ্যা 8লৈ বৃদ্ধি পাইছে। কেইবাজনো লোক বৰ্তমানলৈ নিখোজ হৈ আছে। ক্ষয়ক্ষতিৰ পৰিমাণ হ্ৰাস কৰিবলৈ অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকলে এতিয়াও জুই নুমুওৱা কাৰ্যত ব্যস্ত হৈ আছে। এই দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত ৰাজনৈতিক বাদ বিবাদৰ সৃষ্টি হৈছে। বিজেপিয়ে ৰাজ্য চৰকাৰৰ তীব্ৰ সমালোচনা কৰিছে। বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ডঃ সুকান্ত মজুমদাৰে অগ্নিকাণ্ডৰ ঘটনাত নিহতৰ সংখ্যা বৃদ্ধি হৈ থকাৰ সময়তো ৰাজ্যৰ অগ্নি নিৰ্বাপক বিভাগৰ বিভাগীয় মন্ত্ৰীগৰাকীৰ অনুপস্থিতিক তীব্ৰ সমালোচনা কৰে। ৰাজ্য চৰকাৰে হতাহতৰ প্ৰকৃত সংখ্যা সঠিকভাৱে প্ৰকাশ কৰা নাই বুলিও তেওঁ অভিযোগ উত্থাপন কৰে। তেওঁ এই দুৰ্ঘটনাৰ বাবে ৰাজ্য চৰকাৰক দোষাৰোপ কৰাৰ লগতে কয় যে নিৰপৰাধী লোকৰ মৃত্যুৰ বাবে চৰকাৰেই দায়ী। নাগালেণ্ডৰ প্ৰথমখন ড্ৰোন বিদ্যালয় নাগালেণ্ড GIS আৰু কোহিমাত ৰিমট চেঞ্জিং কেন্দ্ৰ স্থাপন কৰা হয়। 77 সংখ্যক গণৰাজ্য দিৱসৰ অংশ হিচাপে মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ'ই কালি এই ড্ৰোন বিদ্যালয় আৰু ৰিমট চেঞ্জিং কেন্দ্ৰটো মুকলি কৰে। ড্ৰোন বিদ্যালয় আৰু ৰিমট চেঞ্জিং কেন্দ্ৰ স্থাপনৰ মূল লক্ষ্য হৈছে ৰাজ্যখনৰ যুৱ প্ৰজন্মক ড্ৰোন প্ৰযুক্তিৰ ক্ষেত্ৰত দক্ষতা বিকাশ আৰু নিয়োগৰ সুবিধাৰ সৃষ্টি কৰা। মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ'ই কয় যে ইয়াৰ জৰিয়তে প্ৰশাসন, উন্নয়ন আৰু জনসেৱাৰ বাবে আধুনিক প্ৰযুক্তিৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ড্ৰোন বিদ্যালয়খনে উদ্ভাৱন আৰু সামৰ্থ্য বৃদ্ধিত সহায়ক হ'ব বুলিও তেওঁ মন্তব্য কৰে। মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত আজি বডোদৰাৰ BCA ষ্টেডিয়ামত দিল্লী কেপিটেলছ গুজৰাট জায়ান্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। কালি অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 15 ৰাণত পৰাজিত কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰণ কৰি দিয়া 200 ৰাণৰ লক্ষ্য অনুসৰণ কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধাৰিত 20 অভাৰত 9 উইকেটৰ বিনিময়ত 184 ৰানহে কৰিবলৈ সমৰ্থ হয়। মুম্বাই ইণ্ডিয়ানছৰ হৈ হেলি মেথিউজে 3টা উইকেট দখল কৰাৰ বিপৰীতে ছাবনিম ইছমাইল আৰু এমেলিয়া কেৰে 2টাকৈ তথা অমনজিৎ কৌৰে 1টা উইকেট লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তি বিশ্বৰ দুখন বৃহৎ অৰ্থনীতিৰ মাজৰ সম্বন্ধৰ উত্তম উদাহৰণ। কাইলৈৰ পৰা সংসদৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশন 2 এপ্ৰিলত সামৰণি পৰিব। পূৰ্বে আজি নতুন দিল্লীত সংসদ ভৱন চৌহদত এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। অপাৰেচন সিন্দুৰক লৈ চলোৱা ভুৱা প্ৰচাৰ অগ্ৰাহ্য কৰি ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতে পাকিস্তানক কঠোৰ ভাষাৰে সমালোচনা কৰে। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা DRDOই প্ৰযুক্তিৰ বিকাশেৰে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিকাঠামো শক্তিশালী কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। আৰু মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত আজি বডোদৰাৰ BCA ষ্টেডিয়ামত দিল্লী কেপিটেলছ গুজৰাট জায়ান্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।